দ্বিতীয় বংশাৱলী 11 অধ্যায়। ৰহবিয়ামে যেতিয়া জেৰুচালেমলৈ আহিল, তেতিয়া ৰহবিয়ামে ৰাজ্য পুনৰাই নিজৰ অধীনলৈ আনিবৰ বাবে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে যিহুদা আৰু বিঞ্জামিন গোষ্ঠীৰ পৰা 180,000 মনোনীত সৈনিক গোটালে। কিন্তু ঈশ্বৰৰ লোক সমৰিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি জিহুদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক আৰু জিহুদা ও বিঞ্জামিনত থকা গোটেই ইজৰাইলক কোৱা, জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ ভাইসকলৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাব লাগিব, কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে। তেতিয়া তেওঁলোকে জিহুৱাৰ বাক্যলৈ কাণ দিলে আৰু জাৰবিয়ামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পৰা উভতি গ'ল। ৰহবিয়ামে জেৰুচালেমত বাস কৰি দেশ ৰক্ষাৰ অৰ্থে জিহুদাত নানা নগৰ সাজিলে। তেওঁ বৈতলেহেম, এটম, টকুৱা, বৈতচুৰ, চুকু, অদুলম, গাত, মাৰেচা, জিফ, অদুৰইম, লাখিছ, অজেকা, চৰা, অয়ালুন, হিব্ৰুন আদি জিহুদাত আৰু বিঞ্জামিনত থকা এইবোৰ নগৰ গড়েৰে আবিদ কৰি সুসজ্জিত কৰিলে। তেওঁ এই আটাইবোৰ দুৰ্গ সুসজ্জিত কৰি সেইবোৰৰ মাজত সেনাপতিসকলক ৰাখিলে আৰু খোৱা বস্তু, তেল আৰু দ্ৰাক্ষাৰসৰ ভঁৰাল পাতিলে। তেওঁ প্ৰত্যেক নগৰত ঢাল আৰু বৰচা ৰাখিলে আৰু নগৰবোৰ অতি সুসজ্জিত কৰিলে। জিহুদা আৰু বিঞ্জামিন তেওঁৰ অধীনত আছিল। গোটেই ইজৰাইলৰ মাজত যি যি পুৰোহিত আৰু লেবিয়াসকল আছিল, তেওঁলোকে তেওঁলোকৰ সকলো অঞ্চলৰ পৰা তেওঁৰ ওচৰলৈ আহিল, কিয়নো লেবিয়াসকলে নিজ নিজ চৰণীয়া ঠাই আৰু নিজ নিজ উত্তৰাধিকাৰ এৰি জিহুদা আৰু জেৰুচালেমলৈ আহিল, কিয়নো জাৰবিয়াম আৰু তেওঁৰ পুত্ৰসকলে তেওঁলোকক জিহুৱাৰ উদ্দেশ্যে পুৰোহিতৰ কৰ্ম কৰিবলৈ নিদি তেওঁলোকক খেদি দিছিল। জাৰবিয়ামে তেওঁ নিজৰ কাৰণে নিজে সজা দামুৰী আৰু ছাগলী প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল। ইজৰাইলৰ সকলো ফৈদৰ লোকসকলৰ মাজত যিসকলৰ ঈশ্বৰ জিহুৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবিয়াসকলৰ অনুগ্ৰামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ জেৰুচালেমলৈ আহিল। এইদৰে তেওঁলোকে 3 বছৰলৈকে জিহুদাৰ ৰাজ্যৰ শক্তিশালী কৰিলে আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামক সবল কৰিলে, কিয়নো 3 বছৰলৈকে তেওঁলোকে ডায়ুদ আৰু চলোমনৰ পথত চলিছিল। ৰহবিয়ামে ডায়ুদৰ পুত্ৰ জিৰিমুতৰ জীয়েক মহলতক বিয়া কৰিলে। জিচয়ৰ পুত্ৰ ইলিয়াবৰ জীয়েক অবিহইল তাইৰ মাক আছিল। সেই মহিলা মহলতে জিউচ, চমৰীয়া আৰু জহম এইকেইজন পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে। মহলতৰ পাছত তেওঁ অবৰচালুমৰ জীয়েক মাখাক বিয়া কৰিলে। এই মহিলা মাখাই তেওঁলৈ অবিয়া, উত্তয়, জিজা আৰু চলুমিত্ৰক প্ৰসৱ কৰিলে। ৰহবিয়ামে তেওঁ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালুমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল, কিয়নো তেওঁ 18 গৰাকীৰ পত্নী আৰু 60 গৰাকী উপপত্নী গ্ৰহণ কৰিছিল আৰু 28 পুতেক আৰু 60 জীয়েকৰ পিতৃ হৈছিল। পাছৰ ৰহবিয়ামে মাখাৰ পুত্ৰ অবিয়াক প্ৰধান অৰ্থাৎ নিজৰ ভাইসকলৰ মাজত অধ্যক্ষ পাতিলে, কিয়নো তেওঁক ৰজা পাতিবলৈ তেওঁ মন কৰিছিল। ৰহবিয়ামে জ্ঞানেৰে ৰাজত্ব কৰিলে। জিহুদা আৰু বিঞ্জামিন দেশৰ সকলো ফালে তেওঁৰ সকলো পুত্ৰসকলক গড়েৰে আবিদ থকা প্ৰত্যেক নগৰত বেলেগ বেলেগকৈ নিযুক্ত কৰিলে আৰু তেওঁলোকক অধিক খোৱা বস্তু দিলে আৰু তেওঁলোকৰ বাবে অনেক পত্নী বিচাৰি দিলে।